ولو ترى إذ وقفوا على النار فقالوا يا ليتنا نرد ولا نكذب بآيات ربنا ونكون من المؤمنين.
তুমি যদি দেখিলাহেতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ'ব তেতিয়া সিহঁতে ক'ব, হাই, যদি আমাক পৃথিৱীলৈ উভতাই দিয়া হ'লহেঁতেন তেন্তে আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহক পুনৰ অস্বীকাৰ নকৰিলোঁ হয় আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ'লোঁ হয়।